আকাশবাণী গুৱাহাটী, বিয়লি আঞ্চলিক বাতৰিৰ সৈতে মই ইভা মহন্ত। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ভাৰতে চলিত বৰ্ষত উন্নয়নৰ বিভিন্ন ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শক্তিশালী স্থিতিত উপনীত হৈছে বুলি প্ৰধানমন্ত্ৰী মন কী বাতত প্ৰকাশ। সৌৰ শক্তি উৎপাদনৰ ক্ষেত্ৰত বিশেষ ভূমিকা লোৱা মণিপুৰৰ উদ্যোগী মৈৰাংথিং ছেথক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা। কেন্দ্ৰীয় অমিত শ্বাহৰ আজি নিশা অসম আগমন, কাইলৈ পতঞ্জলিৰ প্ৰকল্প উদ্বোধন। তিৰুৱনন্তপুৰমত আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ মহিলাৰ টি টুৱেণ্টি শৃংখলাৰ চতুৰ্থখন খেল। এতিয়া বিতং বাতৰি। ভাৰতে চলিত বৰ্ষত ৰাষ্ট্ৰীয় সুৰক্ষাৰ পৰা ক্ৰীড়াক্ষেত্ৰলৈকে, বিজ্ঞান পৰীক্ষাগাৰৰ পৰা বৃহৎ মঞ্চলৈকে বিভিন্ন ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শক্তিশালী স্থিতিত উপনীত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে। আকাশবাণীযোগে আজি প্ৰচাৰিত 129 সংখ্যক মন কী বাত অনুষ্ঠানত শ্ৰীমোদীয়ে এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে 2025 বৰ্ষটোৰ বিষয়ে আলোকপাত কৰি কয় যে বছৰটোৱে প্ৰতিজন ভাৰতীয়কে গৌৰৱ অনুভৱ কৰিব পৰাকৈ যথেষ্ট স্মৃতি দি গৈছে। অপাৰেশ্যন সিন্ধুৰ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱ কৰিব পৰা আটাইতকৈ উল্লেখনীয় মুহূৰ্ত বুলি প্ৰধানমন্ত্ৰীয়ে মত পোষণ কৰে। বন্দে মাতৰমৰ 150 বছৰীয়া উদযাপনত দেশবাসীৰ স্পৃহা আৰু উদ্যমৰ প্ৰধানমন্ত্ৰীয়ে শলাগ লয়। ক্ৰীড়াৰ দিশতো 2025 চনটো উল্লেখনীয় আছিল বুলি তেওঁ কয়। ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ ICC চেম্পিয়নছ ট্ৰফি দখল আৰু মহিলা ক্ৰিকেট দলৰ প্ৰথমবাৰৰ বাবে বিশ্বকাপ দখলে দেশবাসীক উৎসাহিত কৰাৰ কথা শ্ৰীমোদীয়ে উল্লেখ কৰে। মহিলাৰ দৃষ্টিহীন টি টুৱেণ্টি বিশ্বকাপত ভাৰতীয় দলে খিতাপ দখলেৰে যি ইতিহাস ৰচিলে তাৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী খেলুৱৈক প্ৰশংসা কৰে। বিশ্ব চেম্পিয়নশ্বিপৰ বিভিন্ন শিতানত পদক লাভ কৰা পেৰা এথলীটসকলকো তেওঁ অভিনন্দন জনায়। বিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰত ভাৰতে উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এটা শক্তিশালী যুৱ শক্তিৰ বাবে বিশ্বৰ বুকুত ভাৰতে আজি উল্লেখনীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। বিজ্ঞান, নতুন উদ্ভাৱন আৰু প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত ভাৰতে লাভ কৰা সফলতাৰ বাবে এয়া সম্ভৱপৰ হৈছে বুলি তেওঁ মত ব্যক্ত কৰে।
মেৰে প্যারে দেশবাসীও, আজ দুনিয়া ভারত কো বহুত আশা কে সাথ দেখ রহি হ্যায়। ভারত সে উম্মীদ কি সবসে বড়ি বজহ হ্যায় হামারি যুবা শক্তি। বিজ্ঞান কে ক্ষেত্র মে হামারি উপলব্ধিয়া, নয়ে নয়ে ইনোভেশন, টেকনোলজি কা বিস্তার, ইনসে দুনিয়া ভর কে দেশ বহুত প্রভাবিত হ্যায়। সাথিও, ভারত কে যুবাওঁ মে হমেশা কুছ নয়া করনে কা জুনুন হ্যায় আর ও উতনে হি জাগরুক ভি হ্যায়। মেরে যুবা সাথি কই বার মুঝসে ইয়ে পুছতে হ্যায় কি নেশন বিল্ডিং মে वो अपना योगदान और कैसे बढ़ाएं, वो कैसे अपने आइडिया शेयर कर सकते हैं। कई साथी पूछते हैं कि मेरे सामने वो अपने आइडियाज का प्रेजेंटेशन कैसे दे सकते हैं। हमारे युवा साथियों की इस जिज्ञासा का समाधान है विकसित भारत यंग लीडर्स डायलॉग। पिछले साल इसका पहला एडिशन हुआ था, अब कुछ दिन बाद उसका दूसरा एडिशन होने वाला है। अगले महीने की 12 तारीख को स्वामी विवेकानंद जी की जयंती के अवसर पर राष्ट्रीय युवा दिवस मनाया जाएगा। इसी दिन यंग लीडर डायलॉग का भी आयोजन होगा और मैं भी इसमें जरूर शामिल होऊंगा।
যুৱ সমাজক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অহা 12 জানুৱাৰীত ৰাষ্ট্ৰীয় যুৱ দিৱসৰ দিনা ইয়ং লিডাৰ্ছ ডাইলগ অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত যুৱ সমাজৰ বৰ্ধিত অংশগ্ৰহণৰ শলাগ লয়। আজিৰ অনুষ্ঠানত শ্ৰীমোদীয়ে মণিপুৰ উদ্যোগী মৈৰাংথিং ছেথৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰে। ৰাজ্যখনৰ এখন প্ৰান্তীয় গড়ৰ এই লোকজনৰ প্ৰচেষ্টাত অঞ্চলটোত সৌৰ শক্তি উৎপাদনৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰীয়ে শলাগ লয়। তেওঁৰ এই প্ৰচেষ্টাৰ ফলত অঞ্চলটোত কেইবাশ পৰিয়ালে সৌৰ শক্তি উৎপাদন তথা ব্যৱহাৰ কৰাৰ লগতে বহুতো স্বাস্থ্যসেৱা কেন্দ্ৰও সৌৰ শক্তি ব্যৱহাৰৰ উপযোগী হৈ উঠিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। ভ্ৰমণকালত শ্ৰীশ্বাহে গুৱাহাটীত আৰু বটদ্ৰৱাত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ কাইলৈ নগাঁও জিলাৰ বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক কলা সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীৰ উপস্থিতিত বটদ্ৰৱা প্ৰকল্প উদ্বোধনী অনুষ্ঠানৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। ঐতিহ্যমণ্ডিত আকাশী গংগাৰ তীৰত নিৰ্মাণ কৰা বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পস্থলী উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। অঞ্চলটোৰ ৰাইজে গৃহমন্ত্ৰীগৰাকীক আদৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বটদ্ৰৱা প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কাইলৈ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। প্ৰায় 22 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প কাইলৈ উদ্বোধন কৰা হ'ব যদিও জনতাৰ বাবে 1 ফেব্ৰুৱাৰীত মুকলি কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ পৰিচালনা সমিতিয়ে পৰিচালনা কৰিব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত শ্ৰীশ্বাহৰ ভ্ৰমণ সন্দৰ্ভত এইদৰে কয়।
কেন্দ্রীয় গৃহমন্ত্রী ডাঙরিয়া মানে ভাবো যে 11:30 আগত ল্যান্ড করব নয় ইয়ালে আহিব। প্রথমতে মহাপুরুষ শ্রীমন্ত আবির্ভাব ক্ষেত্রে পূজ উদ্বোধন করব, দুই আসনের উপরলেকে গই দুই আসন যেটা একদম হায়েস্ট ইয়ার উচ্চতা উচ্চতালে গই তখেতে আবির্ভাব ক্ষেত্র চারিওফল চাব। তারপর তখেতে নাটঘরলে যাব, যত নাকি আমার আই সকলে দিহানাম প্রদর্শন করে গৃহমন্ত্রী ডাঙরিয়া দেখাব। গোটেই রাস্তাটো শঙ্করী কলাকৃষ্টি আর গায়ন বায়নেরে একটা আধ্যাত্মিক পরিবেশ সৃষ্টি করব। প্রকল্পটো কালি উদ্বোধন হব, কিন্তু জনতার বাবে খুলি দিবর কারণে আমি কিছু আরো সময় লম, প্রায় এমাহ সময় লম। আমি টার্গেট করেছো যে আমি 1 ফেব্রুয়ারির ভিতর আমি জনতায় আহিব পড়াটা খুলি দিম, গোটেইখানি ঠিকঠাক করে আমি 30 দিনের ভিতর রাইজর বাবে মুক্তি।
মুখ্যমন্ত্রীর এই পরিদর্শনকাল মন্ত্রী কেশব মহন্ত, পীযুষ হাজরিকা, বিমল বরার উপরও জিলা আয়ুক্ত দেবাশিষ শর্মা আর উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। গৃহমন্ত্রী শিরশাহে কাইলৈ গুৱাহাটীৰ নতুন আরক্ষী আয়ুক্তালয় আর খানাপাৰাত নবনির্মিত জ্যোতি বিষ্ণু প্রেক্ষাগৃহ উদ্বোধন করব। 5,000খন আসনযুক্ত এই প্রেক্ষাগৃহ উত্তর পূর্বাঞ্চলের অন্যতম বৃহৎ প্রেক্ষাগৃহ হিসাবে পরিগণিত হব। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার উপস্থিতিত কেন্দ্রীয় গৃহমন্ত্রীগিয়ে কাইলৈ বিয়লি 4 বজাত আয়োজিত এটা অনুষ্ঠানত প্রেক্ষাগৃহটি উদ্বোধন করব। এই প্রেক্ষাগৃহত সম্মিলন ভবন, বহুখলপিয়া গাড়ি রখা স্থান, উদ্যান, ফুডকোর্ট আদি থাকিব। আনহাতে আরক্ষী আয়ুক্তালয়ের নবনির্মিত 8 মহলীয়া ভবনটি উন্নত প্রযুক্তিরে সজ্জিত করা হয়েছে। ইয়াত অন্যান্য সা সুবিধার গুৱাহাটী স্মার্ট সিটি প্রকল্পের জড়িয়ে নির্মিত মহানগরী 2,000ও অধিক CCTV নিরীক্ষণে সমৃদ্ধ সংহত নিয়ন্ত্রণ আর নির্দেশনা কেন্দ্র থাকিব। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটীৰ মালিগাঁও বৰিপাৰত আয়োজিত এটা অনুষ্ঠানত আজি উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব লাভ কৰি উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয়। জালুকবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই অংশ লৈ কয় যে 2002 চনত 288গৰাকী শিক্ষাৰ্থীকহে এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হৈছিল। সম্প্ৰতি শিক্ষাৰ্থীৰ সংখ্যা আশাপ্ৰদভাৱে বৃদ্ধি পাইছে বুলি তেওঁ উল্লেখ কৰে। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত গ্ৰন্থমেলাৰ আজি 5ম দিনটো শিশু দিন হিচাপে উদযাপন কৰা হয়। পুৱা বিশিষ্ট শিশু সাহিত্যিক বন্দিতা ফুকনে শিশুসকলৰ অনুষ্ঠান মুকলি কৰে। পুৱা 9:30 বজাত কবিতা আবৃত্তি আৰু দিনৰ 11:30 বজাত আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিয়লি 2 বজাত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মুকলি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আৰু 6 বজাত অন্তরঙ্গ আলাপ অনুষ্ঠান অনুষ্ঠিত হব। বিশিষ্ট লেখক, চিত্রনাট্যকার, কবি, গীতিকার অক্ষত গুপ্তায় অন্তরঙ্গ আলাপ অনুষ্ঠান মুকলি করব। এই অনুষ্ঠান পরিচালনা করব বিশিষ্ট লেখক, সাংবাদিক তথা নাগাল্যান্ড বিশ্ববিদ্যালয়ের আচার্য ডক্টর সমুদ্র গুপ্ত কাশ্যপে। ভাৰত শ্ৰীলংকাৰ মাজৰ মহিলা টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰতে সম্প্ৰতি 3-0 ফলাফলেৰে এই 5খনীয়া শৃংখলাত অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰিছে। শৃংখলাৰ 5ম তথা অন্তিমখন খেল অহা মঙলবাৰ এই একেটা স্থানতে অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ভাৰতে চলিত বৰ্ষত উন্নয়নৰ বিভিন্ন ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শক্তিশালী স্থিতিত উপনীত হৈছে বুলি প্ৰধানমন্ত্ৰী মন কী বাতত প্ৰকাশ। সৌৰ শক্তি উৎপাদনৰ ক্ষেত্ৰত বিশেষ ভূমিকা লোৱা মণিপুৰ উদ্যোগী মৈৰাংথিম ছেটক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ আজি নিশা অসম আগমন, কালি বটদ্ৰ প্ৰকল্প উদ্বোধন আৰু তিৰুৱনন্তপুৰমত আজি ভাৰত শ্ৰীলংকাৰ মাজৰ মহিলাৰ টি টুৱেণ্টি শৃংখলাৰ চতুৰ্থখন খেল। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।